এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী, 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান, আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ 4টা লেনযুক্ত এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাম্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাট বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ বিভাগৰ বিষয়াসকলক কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্য দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে বুলি কয়। এই দিশৰ বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে অ আৰ এছ আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজন তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকলো উপস্থিত থাকে। দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে 28টা প্লাষ্টিকৰ টেমাত কমেও 37 গ্ৰাম ব্ৰাউন চুগাৰ, 7টা চিৰিঞ্জ, নগদ ধন আৰু 2খন বাহন জব্দ কৰে। ঘটনা সংক্ৰান্তত 4জন লোকক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰ' লেণ্ডত 2জন শিশু আৰু এগৰাকী মহিলাসহ মুঠ 9জন বাংলাদেশী নাগৰিক 3 দিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তত পুছবেক কৰা হয় যদিও বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। সীমান্তত আবদ্ধ হৈ থকা বাংলাদেশী নাগৰিককেইজনে আজি সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজৰ পৰিচয় প্ৰকাশ কৰি বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত 3দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়ন খণ্ড এলেকাৰ প্ৰতিটোতে এটাকৈ 3দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ নিয়াৰিকৈ চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশী শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত 100খনকৈ বিপণী মুকলি কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা যুগুত কৰা হয়। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰ ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰবৰ লগত 1-1 গ'লত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 গ'লত ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী। 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেলেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।